গুড ইভিনিং, এইটো আকাশবাণী কহিমা চামলাগা খবৰ পুৰি আছে ভাবিনী কিকন। পহিলা হেডলাইনছ। ভাইচ প্ৰেচিডেণ্ট চি পি ৰাধাকৃষ্ণন বৰা বিকশিত ভাৰত নিমিত্তে নজৱান খানকে ড্ৰাগ ফ্ৰী হবলৈ অনুৰোধ কৰিছে। ষ্টাৰ্টআপ নাগালেণ্ডত দুটা টেক ইনকিউবেটৰ্ছ লগতে ইনোভেশ্যন আৰু অণ্টাৰপ্ৰিনৰশ্বিপ বঢ়াবলৈ এম অ ইউ চাইন কৰিছে। টুইনচাংটো পংলাম মিনি হৰ্ণবিল ফেষ্টিভেল ৰাখিছে। ডেপুটি চিফ মিনিষ্টাৰ ৱাই পাটন বৰা ভাল পৰম্পৰা খান বাছা ৰাখিবলৈ অনুৰোধ কৰিছে। আৰু নাগালেণ্ড পুলিচ ৰিক্ৰুটমেণ্ট লগা ফিজিকেল আৰু মেডিকেল স্ক্ৰীনিংটো পূৰা হৈছে। এতিয়া পূৰা খবৰ। ভাইচ প্ৰেচিডেণ্ট চি পি ৰাধাকৃষ্ণন আজি কৈছে কি বিকশিত ভাৰত লগা স্বপ্নটো তেতিয়া পূৰা কৰিব পাৰিব যেতিয়া দেশ লগা নজৱান খান ড্ৰাগ ফ্ৰী স্বাস্থ্য আৰু মকচদ থকা জীৱন থাকিব। দেশ লগা ৰাজধানীৰে দিল্লী লগা ড্ৰাগ ফ্ৰী কেম্পাছ কেম্পেইন ওপৰত ইউনিভাৰ্চিটিকে এড্ৰেছ কৰি কিনে ভাইচ প্ৰেচিডেণ্ট কৈছে কেম্পেইনটো চৰকাৰ লগা নাশা মুক্ত ভাৰত অভিযান লগতে মজবুত পৰা জুৰি কিনে কৰি লগা আছে। মিষ্টাৰ ৰাধাকৃষ্ণন কৈছে ছাবষ্টেঞ্চ এবিউজ কৰিয়াটো এটা ছ'চিয়েল চুনৌতি আছে, এটা নাগৰিক খান লগা স্বাস্থ্য লগা চিন্তা আৰু দেশ লগা উন্নতিৰে ধমকি এটা আছে।
Of drugs by the youngsters, but today it is the need of the hour that we all must work together. Not only we keep ourselves free from drugs, we should not allow our friends, relatives, whomever we know, they should not get influenced by the drugs. That is the ultimate aim of us today.
Department of Industries and Commerce laga niche de startup Nagalandu aji duita nutun technological incubators nam do hole NITI incubation center aro Aboriginal Business Technology incubator logore ekta memorandum of understanding kurise partnership to hole Nagaland de innovation entrepreneurship aro digital badlav promote kurule ekta technology bara chola startup incubation center banabole aim kuria laga ase MOU tu Kohima de Directorate of Industries and Commerce de director P Tokaga Sema thakigina sign kurise পংলাম মিনি হৰ্ণবিল ফেষ্টিভেলটো আজি টুৱেনচাংদে লৈছে। উদ্ঘাটন সমাৰোহে ডেপুটি চিফ মিনিষ্টাৰ য়ানথাঙ পাটন বৰা টুৱেনচাংগে একটা মিনি নাগালেণ্ড কৈছে য'তে বিশেষ জাতি খান একেলগতে থাকে। পংলাম লগা চালম জানাই কিনে তাই চাং সমাজ লগা ৰলটো ডিষ্ট্ৰিক্টে সুখ শান্তি প্ৰমোট কৰি লগা কৈছে। তাই আৰু ডিষ্ট্ৰিক্টে ইতিহাস লগা পেহচানটো কৈ কিনে সমাজ লগা ভাল সংস্কৃতি আৰু পৰম্পৰা খান বচাই ৰাখিবলৈ লগা দৰকাৰ খান্দে জোৰ দিছে। ডেপুটি চি এম বৰা আৰু কৈছে কি ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যন লগা মাংটো ভাৰত চৰকাৰৰ লগতে পঠাই দিছে। ফেষ্টিভেল লগা চিফ হষ্টটো মিনিষ্টাৰ বাসাংমংবা চাং থাকিছে। ইভেণ্টটো মিনিষ্টাৰ চি এল জন এডভাইজাৰ্ছ কাজেটো কিনিমি আৰু এ পাংজং জামিয়াৰ বৰা দুচৰা ডিগনিটেৰিজ খান লগতে এটেণ্ড কৰিছে। ফেষ্টিভেল দে লগ তানিয়া কালচাৰেল প্ৰেজেণ্টেশ্যন আৰু স্বদেশী খেল কুদ যেনেকা টাগ অফ ৱাৰ আৰু নাগা ৰেচলিং খান দেখাইছে। নাগালেণ্ড পুলিচ ৰিক্ৰুটমেণ্ট ৰেলী 2026 লগা নিচেৰে প্ৰদেশ পুৰাতে কনষ্টেবল ভৰ্তি নিমিত্তে ফিজিকেল আৰু মেডিকেল ষ্টেণ্ডাৰ্ডছ টেষ্টটো আজি শেষ হৈছে। ডিমাপুৰ চুমুকেডিমা আৰু নিউলেণ্ড ডিষ্ট্ৰিক্টছতে কমিশ্যনাৰ অফ পুলিচ ডিমাপুৰ আউতুলা টি ইমছেন জনাইছে পুৰা 3377 এপ্লিকেণ্টছতে 2020 কেণ্ডিডেটছ পৰা টেষ্টটো ঢালিছে।
টোটেল নম্বৰ অফ কেণ্ডিডেটছ এপ্লাই কৰি কিনে থকা তো 3377 থাকিছে। অলৰেডি অভাৰ দ্য পাষ্ট ছিক্স ডেইজ 2020 কেণ্ডিডেটছ হেভ এপিয়াৰ্ড ফৰ দ্য ৰিক্ৰুটমেণ্ট ৰেলী এণ্ড দেন 1357 কেণ্ডিডেটছ ইতোদণ্ড এপিয়াৰি কৰা নাই এটি ৰেলীদি। চ' এইটো হৈ কিনে ৰিক্ৰুটমেণ্ট প্ৰচেছটো উইথ ইন দ্য প্ৰেজেঞ্চ অফ অল দ্য মিডিয়া এণ্ড দেন চি এছ অ'চ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ৰিপ্ৰেজেণ্টেটিভ আৰু ডি এল এ চি বাৰ লৈ কিনে আণ্ডাৰ দ্য চুপাৰভিজন অফ দ্য ডিপাৰ্টমেণ্টেল ৰিক্ৰুটমেণ্ট পৰ্টটো এইটো কৰি কিনে আমাৰ এতিয়া কমপ্লিট কৰি কিনে আছে।
কেণ্ডিডেটছ খানগে তাইখান লগা মেহনতটো চাই কিনে মিছ ইমছেন বৰা সব ষ্টেক হোল্ডাৰ্ছ খানগে ৰিক্ৰুটমেণ্ট ৰেলীটো ভাল আৰু চাফা বৰা লবলৈ পাৰিয়া মিল মিলাপ মদত নিমিতে সাৰাহানা কৰিছে। তিনিটা ডিষ্ট্ৰিক্ট নিমিতে পুৰা 144 ভেকেঞ্চিজ লগা জাননি দিছে। তাতে শ্যামাতৰ্টেটো ৰিক্ৰুটমেণ্ট ৰেলীদে 577 পৰা হিচা লোৱা ৰেকৰ্ড কৰিছে। তিতোতে ৰিটাৰ্ণ এক্সামটেতো 187 কোৱালিফাই হৈছে। ৰিটাৰ্ণ টেষ্টটো জানুৱাৰী 20 লবলৈ আছে আৰু আগে জাননি খানটো জল্দি এনাউন্স কৰি দিব। আকাশবাণী কহিমা বৰা আপুনি হলতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খালা এক্স হেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কৰ কহিমাতে ফ'ল' কৰিবি। আপুনি খান বৰা ইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমা বৰাবি শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপুনি খান চাম লগা খবৰ শুনি আছে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ ডক্টৰ এছ জয়শংকৰ কৈছে ঠিক খাৰা কৰিব পাৰিয়া আৱিষ্কাৰ মিল মিলাপ আৰু থেৰাফটো বি আৰ আই চি এছ 2026 ভাৰত লগা চেয়াৰশ্বিপতে আচল কাম খান হ'ব। ব্ৰিক্ছ সামিট লগা লগ থিম আৰু ৱেবছাইট উদঘাটনতে কথা কৈ কিনে মিষ্টাৰ জয়শংকৰ কৈছে ইটো প্ৰায়ৰিটিজ খান বৰা গ্ৰুপিং লগা তিনিটা ফাউণ্ডেশ্যনেল পিলাৰ্ছ যেনেকা পলিটিকেল আৰু ছিকিউৰিটি ইকনমিক আৰু ফিনেন্সিয়েল আৰু সংস্কৃতি একজন ইজন লগতে বদলা বদলি কৰিয়াদে একটা ঠিক ফ্ৰেমৱৰ্ক দিয়া কৰিব।
India approaches its chairship with a humanity first and a people-centric approach. Inspired by the guidance of Prime Minister Narendra Modi, our chairship theme, Building for Resilience, Innovation, Cooperation and Sustainability, reflects our belief that cooperation among BRICS members can help address shared challenges in a balanced and in an inclusive manner.
Minister Koise Samite Bharatu BRICS Desh Khan Laga Shamadage Dangorbra Dunia Bhor Laga Vikas Nimte Eki Lode Aniwule Sesta Kuribo. Chief of Defence Staff Anil Chauhan CDS Aji Koise Ekta Sashakt Aro Surakshit Bharat Banawledu Nojawan Nagrik Khan Purti Bra Hissa Loa Bishi Dorkar Ase. Nai Dilli De National Cadets Corps Republic Day Camp 2026 ke address kurigina CDS para nojawan khan ge desh laga takdir hasil kuribule karne ekta desh bhakti para tai khan laga rasta aro manzil ge jura bole mati dise tai kuse desh laga man aro zimma para loigina thik rasta chuniya para cadets khan ge tai khan laga sapna sakar korabo paribo aro tade desh laga unnati debi yogdan dibo.
When I'm saying your path and destination should be aligned, it's a choice we have to make today so that you reach the correct destination and achieve your destiny. This choice which you make to achieve your destiny should also have an element of nationalism into it.
Armed Forces Khan laga kaam ke saigina General Chauhan koise desh ke uniform para seva kuria du khali ekta career hen hoy kintu first samman aro balidan de ekta zindagi bhor zimmedari ase. Proactive governance and timely implementation pragati nimde Pradhan Mantri laga flagship platform du safalta bra 50vi meeting tu loigina ekta milestone bohai dise Pradhan Mantri Narendra Modi bra 2015 de itu launch kuria pichide pragati bra real time monitoring aro asol infrastructure projects khan sujav ania aro sidha prime ministerial review dwara nagrik khan laga duk diktar khan sai digina sarkar chola de badla vanise platform bara cooperative federalism center states aro union ministries ke eki logode ekta digital interface te ania dekhaise আজি এই খাস সিজতে আমি খান বিহারে একটা 4.5 কিলোমিটার লম্বা পাটনা গঙ্গা রেল আর রোড ব্রিজ টু চাব
পাটনা গঙ্গা রেল আর রোড ব্রিজ যু জেপি সেতু কই কিনে জানি ইতুতু হইলে পাটনা বিহারে গঙ্গা নদীতে একটা মাল্টি মডেল ইনফ্রাস্ট্রাকচার ইন্টারভেনশন বদলাব করবলে ভবনাতে জন্ম হয়েছে প্রজেক্টটু 3774 কোটি টাকা পারা নভেম্বর 2021 তে মঞ্জুরি দিছে প্রজেক্টটু মাটিকে লই কিনে জামালা এনক্রোচ করিয়া রিসেটল আর রিহেবিলিটেট করিয়া নিচিনা লাগা চনাতি খান লোক করেছে প্রজেক্টটু খতম করবলে দেরি হওয়া নিমিত্তে তাই লাগা দামটু পাঁচ গুণা বেশি বাড়ি যাইছে মিটিনতে মোদী পারা মাটিটু রেলওয়ে কে দিবলে আর এই হিসাবতে কম্পেনসেশন টু দিবলে কইছে ঠিক পারা সা আর সময়তে সুজাব চুনাতি খান লাগু করিয়া নিমিত্তে 100% ফিজিক্যাল সফলতা হয়েছে আর মার্চ 4 তারিখ 2022 তে খতম করব পারিছে ব্রিজ পারা গঙ্গা নদী আর পার কানেক্টিভিটি নিমিত্তে বদলাব আনিছে আর ইটু পারা খেতি বাড়ি নিমিত্তে সামান লাগা দাম ইন্ডাস্ট্রিয়াল সামান আর দরকার থাকিয়া জিনিসতে দাম খান কম হয়েছে আর এলাকাতে সাপ্লাই চেইন আর মার্কেট অ্যাক্সেস মজবুত করেছে কোনো আকাশবাণী নিউজ কোহিমা
Nagaland Board of School Education para Computer Science aro Informatics Practices 2026 laga porikha tarikh tu revise kuri dise. Official janani hisabte class 11 promotion aro class 12 duita laga porikha bi age de taiyari kuria march 4 tarikh te nohigine itu sal march 5 tarikh te lole ase. Holibi dusra subjects khan laga routine tu bodli honai. Board para institutions laga sob heads khange revise kuri dia date tu student khange janai dibole koi dise. Khobor seste headlines aro ekbar janai di ase. Vice President CP Radhakrishnan bara Viksit Bharat nimte no jawan khange drug free hobole anurodh korise. Startup Nagaland duita tech incubators logore innovation aro entrepreneurship barawole MOU sign korise. To insangdu Ponglam mini hornbill festival rakhise. Deputy Chief Minister Y Paton bara bhal parampara khan bachai rakhibole anurodh korise. Aro Nagaland police recruitment laga physical aro medical screening tu pura hoise. ইটু লগত আজি সাম লাগা খবর ইমাতে শেষ করে আছে শুনি থাকিবি আহাকালি পুজোর 7:25 মিনিটে নাগামিজ খবর আনি দিবলে আছে গুড নাইট